এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বাক্সাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত নিকাশীত জিলা কাৰাগাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। নৱনিৰ্মিত জিলা কাৰাগাৰৰ মুকলি কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে বাক্সা জিলাৰ উন্নয়নৰ বাবে অসমমালা দ্বিতীয় পৰ্যায়ৰ আঁচনিৰ অধীনত বৰমৰ পৰা তামোলপুৰ আৰু নিকাশীলৈ পথ নিৰ্মাণ কৰি থকা হৈছে। কুৱাৰা চকৰ পৰা অঞ্চলীলৈ এটা নতুন পকীপথকে ধৰি মুঠ দুটা পকীপথ নিৰ্মাণৰ আঁচনি লোৱা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। অনুষ্ঠানত মন্ত্ৰী ৰূপেশ কোৱালা, জয়ন্ত মল্ল বৰুৱা, উৰ্খাও গৌৰা ব্ৰহ্ম, বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, বি টি আৰৰ অধ্যক্ষ কাতিৰাম বড়ো, বিধায়ক ভূপেন বড়োকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইপিনে মুখ্যমন্ত্ৰীগৰাকীয়ে চিৰাং জিলাৰ কাজল গাঁৱত অত্যাধুনিক সা সুবিধাযুক্ত জিলা কাৰাগাৰ মুকলি কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় আৰু আৰ্থসামাজিক সজাগতা সন্দৰ্ভত ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে। নৱনিৰ্মিত জিলা কাৰাগাৰখনত মুঠ 636গৰাকী আছামী আৰু কয়দী ৰখাৰ ব্যৱস্থা আছে। কাৰাগাৰখনৰ ভিতৰত পুৰুষ আৰু মহিলাৰ বাবে পৃথকে চিকিৎসালয়, বিদ্যালয় আৰু গ্ৰন্থাগাৰো আছে। এক বিশ্ব এক স্বাস্থ্য মূল মন্ত্ৰৰে আজি দেশ বিদেশত একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয়। ৰাজ্যৰ বিভিন্ন স্থানতো আজি যোগ দিৱস পালন কৰা হয়। অসম আৰক্ষীৰ উদ্যোগত আজি পুৱা গুৱাহাটীৰ কাহিলিপাৰাস্থিত চতুৰ্থ অসম আৰক্ষী বাহিনীৰ চৌহদত কেন্দ্ৰীয়ভাৱে যোগ দিৱস উদযাপন কৰা হয়। এই কাৰ্যসূচীত আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙৰ লগতে অন্যান্য বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকি যোগ অনুশীলনত অংশগ্ৰহণ কৰে। গুৱাহাটী বিশ্ববিদ্যালয়তো বিবেকানন্দ কেন্দ্ৰৰ সহযোগত যোগ দিৱস পালন কৰা হয়। বজালী জিলা সদৰ পাঠশালাৰ হৰিমন্দিৰ প্ৰাংগণত জিলা যোগ সমিতিৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয়। পশ্চিম কাৰ্বি আংলং জিলাৰ ভকচঙত কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰভাত চন্দ্ৰ তাৰোৱে আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে যোগৰ বিভিন্ন মুদ্ৰাৰে যোগাভ্যাস কৰে। সদৌ অসম সত্ৰ মহাসভাই ৰাজ্যৰ সকলো সত্ৰৰ ভূমি দখলমুক্ত কৰিবলৈ দৃঢ় আৰু সময়োচিত সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে। গুৱাহাটী প্ৰেছ ক্লাবত আজি অনুষ্ঠিত এখন সংবাদমেলত সদৌ অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক তথা নগাঁৱৰ শ্ৰী শ্ৰী জগদ্ৰাল সত্ৰৰ সত্ৰাধিকাৰ প্ৰান্তিক গোস্বামীয়ে কয় যে ৰাজ্যৰ খিলঞ্জীয়া লোকৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰা আৰু ভাষা সংস্কৃতি সুৰক্ষাৰ বাবে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই লোৱা ভূমিকা সঁচাকৈয়ে প্ৰশংসনীয় আৰু আদৰণীয়। তেওঁ লগতে কয় যে সদৌ অসম সত্ৰ মহাসভাই গোৱালপাৰাত স্থাপন কৰা আই খেৰখুটি বিশ্ববিদ্যালয়ত অহা ডিচেম্বৰৰ পৰা গৱেষণাৰ পাঠ্যক্ৰমেৰে শ্ৰেণীসমূহ আৰম্ভ কৰাৰ চিন্তা চৰ্চা কৰা হৈছে। এই ক্ষেত্ৰত প্ৰয়োজনীয় অনুমতিৰ বাবে ৰাজ্য চৰকাৰ আৰু বিশ্ববিদ্যালয় অনুদান আয়োগৰ লগত যোগাযোগ কৰি থকা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই আজি ওদালগুৰি জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে জিলাখনত ৰূপায়িত হৈ থকা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আৰু মুখ্যমন্ত্ৰীৰ এটিকলি দুটিপাত আঁচনি সন্দৰ্ভত পৰ্যালোচনা কৰে। ওদালগুৰি জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত বৈঠকত মন্ত্ৰী শ্ৰী হাজৰিকাই আঁচনিখনৰ সফল ৰূপায়ণ সুনিশ্চিত কৰিবলৈ বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে। আঁচনি দুখনৰ পৰা যাতে যোগ্য হিতাধিকাৰী বাদ পৰি নাযায় তাৰ বাবে বিষয়াসকলক আঁচনিৰ সঠিক ৰূপায়ণত গুৰুত্ব প্ৰদান কৰিবলৈও তেওঁ নিৰ্দেশ দিয়ে। গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ কামাখ্যা মন্দিৰত কাইলৈৰ পৰা অম্বুবাচী মহাযোগ অনুষ্ঠিত হ'ব। কাইলৈ বিয়লি 2:56 অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ বন্ধ হ'ব। পুনৰ 26 জুনত নিবৃত্তিৰ লগে লগে মন্দিৰ পৰিষ্কাৰ কৰি দেৱীৰ পূজা অৰ্চনাৰ পাছত ভক্তৰ বাবে মন্দিৰৰ দুৱাৰ মুকলি কৰা হ'ব। ইতিমধ্যে দেশী বিদেশী ভক্তৰ সমাগমেৰে কামাখ্যা মন্দিৰত উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। অম্বুবাচী মহাযোগ সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসন, আৰক্ষী আৰু কামাখ্যা মন্দিৰ কৰ্তৃপক্ষই সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। এই অনুসৰি দুৱাৰ মুকলি হোৱাৰ দুদিন অৰ্থাৎ 26 আৰু 27 জুনত 500 টকাৰ বিশেষ টিকটৰ ব্যৱস্থা বন্ধ থাকিব। একেদৰে VIP VVIPৰ বাবেও পাছৰ কোনো ব্যৱস্থা নাথাকিব। আনহাতে আইন শৃংখলা তথা তীৰ্থযাত্ৰী ভক্তৰ সুৰক্ষাৰ বাবে মন্দিৰ চৌহদত 120গৰাকী স্থায়ী সুৰক্ষাকৰ্মী, 400গৰাকী স্কাউট গাইড, 150গৰাকী স্বেচ্ছাসেৱক, 250গৰাকী অস্থায়ী সুৰক্ষাকৰ্মী নিয়োগ কৰা হৈছে। বজালী জিলাৰ সৰ্থেবাৰী বাপুজী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক মথুৰা মোহন গোস্বামীৰ আজি দুপৰীয়া দেহাৱসান ঘটে। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা গোস্বামীৰ মৃত্যুৰ সময়ত বয়স আছিল 85 বছৰ। গোবিন্দপুৰ সত্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰা গোস্বামী কবি, নিবন্ধকাৰ ৰূপেও পৰিচিত আছিল। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ জ্যেষ্ঠ বাতৰি পৰিৱেশিকা অৰুণিমা গোস্বামীৰ পিতৃ মথুৰা মোহন গোস্বামীৰ মৃত্যুত ভালে সংখ্যক ব্যক্তি আৰু সংগঠনে শোক প্ৰকাশ কৰিছে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।